দানিয়েল দ অধ্যায়। দানিয়েলে ভৱিষ্যতৰ বিষয়ে দৰ্শন পোৱা আৰু তেওঁ আগত কোৱা ভাৱবাণী। পাৰস্যৰ ৰজা কুৰোছৰ ৰাজত্বকালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্তা প্ৰকাশ হৈছিল আৰু সেই বাৰ্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্তা বুজি পালে। সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ। সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ মাংস খোৱা নাছিলোঁ, দ্ৰাক্ষাৰস পান কৰা নাছিলোঁ আৰু মই গাত তেলো ঘঁহা নাছিলোঁ। তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা মই মহানদীৰ পাৰত আছিলোঁ। নদীখনৰ নাম হিদ্দেকেল। মই ওপৰলৈ চালোঁ আৰু সনহোতাৰ বস্ত্ৰ পিন্ধা আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালী কঁকালত বন্ধা এজন মানুহক দেখিলোঁ। তেওঁ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্জ্বল, চকু দুটা জ্বলি থকা মহালৰ দৰে, তেওঁ বাহু আৰু ভৰি চকচকীয়া পিতলৰ দৰে আৰু তেওঁ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে। মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ। মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে কাৰণ তেওঁলোক অতিশয় আতংকিত হ'ল আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল। সেয়ে মই অকলেই অৱশিষ্ট থাকিলোঁ আৰু সেই মহাদৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল। মোৰ প্ৰভাৱশালী চেহেৰা ভৃত্তিজনক চেহেৰালৈ সলনি হৈছিল আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল। তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ। তেওঁ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘূৰ নিদ্ৰাত আছিলোঁ। তেতিয়া এখন হাতে মোক চুলে আৰু মই কঁপি উঠিলোঁ। মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল। সেই দুটে মোক ক'লে, "হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছো তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা, কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ'ল।" তেতিয়া তেওঁ মোক সেই কথা কৈ আছিল। তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ। তেতিয়া তেওঁ মোক ক'লে, "হে দানিয়েল, ভয় নকৰিবা, কাৰণ তুমি বুজিবলৈ আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰাৰ প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ। পাৰস্যৰ ৰক্ষক দূতে মোক প্ৰতিৰোধ কৰিছিল আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিল। কিন্তু প্ৰধান ৰক্ষক শাসনকৰ্তা এজনে মোক সহায় কৰিবলৈ আহিল। এতিয়া শেষৰ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব তাকে তোমাক বুজাবলৈ মই আহিলোঁ, কিয়নো এই দৰ্শন আহিবলগা দিনবোৰৰ বাবে হয়। যেতিয়া তেওঁ মোক এই কথা কৈ আছিল তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক'ব পৰা নাছিলোঁ। তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঠ চুলে আৰু মই মুখ মেলি মোৰ আগত থিয় হৈ থকাজনক ক'লোঁ, "হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্ম বেদনাই ধৰিছে। মোৰ গাৰ বল নাইকিয়া হ'ল। মই আপোনাৰ দাস, কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ, কাৰণ মোৰ গাত বল নাই আৰু মোৰ উশাহো নাইকিয়া হ'ল।" তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষজনে পুনৰাই মোক চুই সবল কৰিলে। তেওঁ ক'লে, "হে অতি প্ৰিয় পুৰুষ, ভয় নকৰিবা, তোমাৰ শান্তি হওক, তুমি এতিয়া সবল হোৱা, সবল হোৱা।" যেতিয়া তেওঁ মোক কথা কৈ আছিল তেতিয়া মই সবল হ'লোঁ আৰু ক'লোঁ, "মোৰ প্ৰভুৱে কওক, কাৰণ আপুনি মোক সবল কৰিলে।" তেতিয়া তেওঁ মোক ক'লে, "মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ তুমি জানানে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্ৰীচৰ ৰক্ষক দূত আহিব। কিন্তু সত্যৰ পুস্তকত কি লিখা আছে সেই কথা মই তোমাক জনাম। তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মিখাইলৰ বাহিৰে আন কোনো শক্তিশালী নাই।